কৰিবলগা গীতটো হৈছে ছয়য়য়, টাইফাকেসকলৰ অন্যতম গীতি পৰম্পৰা। তাহানিৰ দিনত উৰালত যেতিয়া ৰাতিপুৱা ভাগত ধান বানে, সেই সময়তেই গৃহিণীয়ে বা ছোৱালীসকলে এই গীতটো সচৰাচৰ পৰিৱেশন কৰে। এই গীতটি পৰিৱেশন কৰিছে জ্ঞানক্ষেত থামুং, বয়স 75 বছৰ।
สอยเอ้ยเป็นเอิงพลลงโลมาที่ไหนเจ๊จิ้มกูเป็นมันยอสอยย่อย